Good evening. Itu Agashwani Kohima. Samlaka khobor puri asim kung nongla. Pohila headlines. Advisor M. Jendra, Soil and Water Conservation Department de funding aro policy issue support chinta janaise. India laka sobse dangor school hackathon viksit Bharat Build-a-thon 2025 to suru kurise Nagaland students ba bhi shamil kurise. Nagaland ba command and control center to soil health Rashtriya Krishi Vikas Yojana karne paise aro NSDM ba weather portal lako kurigina disaster karne taiyar kuria takot kuri dibole ase. Itia pura khobor Nagaland laka advisor for soil and water conservation aro information and public relations imkong LM Chenbra department of soil and water conservation aro bishido state funding thik na thakya issue support chin aji janta bhavana janai rise ekta press conference Kohimati kotha kore shri M Chenbra kese ke state 100 upor bhalbra qualified offices thakilibi department ba ja 3 sal somoy dorkar funding logote bishi komti aro dosra departments ra bhi komti wala paise
2023-24, the annual fund allocation was 2.50 crores. 24-25 was 2.70 crores. 25-26 is 3.50 crores, which is not even a smaller other development. Fund allocation, around 100 strong, well-qualified officers spread across the state, living idle because no proper funding is met over the last 3 years.
Advisor ba soil conservation training institute to zapsa jithakya chanagina india de itu ikla bras subject specific diploma di ase kintu department of personal aro administrative reforms ba service rules de bodli korigina in service hobole banaisi itu korni tarba khushi na wa tu bi janai dise tarba kusi ke itu ba sarkar lokote sob trainees laga performance karoni tolop dibole banaisi jonto noxen ase shri m jenbra rules of executive business upor sabalo Tabra Kusiki Itu Kano Nichidi, Natural Resource Management to Talaga Department Nichidi Thakibulagi, Kindo Agriculture Department Ba Dhori Rakhiya Se.
According to rules of executive business, the assignment allocated to the roles of the Department of Soil and Water Conservation was Natural Resource Management, and it is not given yet. I have made several representations, including review meeting, but it is not given. In all practical terms, the Department of Soil and Water Conservation is a small seal. It cannot be termed as a full-fledged development.
Itu dukh khan thakilebi Sri M Chenbra kosi ke 35 crore toka project to coal mined areas laka rejuvenation karone Union Ministry of Jal Shakti logot taibra kothakuria basudi jasa munjur paise project to itia implement kuri ase Union Education Minister Damindra Pratan bra aji koise production ba juli rakhya economy ikla bra India do develop deshikta banai dibole paribo Viksit Bharat Build-a-thon 2025 kolai dikina Shri Pratan bra koise ki 21st century do knowledge based century ase aru itu knowledge driven dunia aru economy di India bra aki jari rakhibole ase tar bra koise ki ekta developed desh banabole India bra safa supna advanced technology aru IT driven solution Store Karasi or students bra Ahitakya Salkandi, Itu Ponai Dibuli, Omid Janai say.
Prime Minister Narendra Modi gave us a clarion call by 2047. We have to have developed India. You all are going to create new history, new model, not only for India, for entire world, entire humanity. You all are very privileged and very in an advantage position. We were in a high pedestal, Prime Minister Narendra Modi. Vision a new model, Atal Innovation Mission through this hackathon.
Ministry of Education bra Atal Innovation Mission aro Nidhi Ayog logoti milaigina joga kuria desh pura initiative bra schools aro teachers logoti students kan empower kurigina classes 6 ba 12 ta karone tai kan creativity aro problem solving skills dikhai dibole mati se Nagaland sub districts laka students bra Viksit Bharat Build-a-thon 2025 ti aji bhag loi kena self reliant India banai dibole innovative ideas or solutions dikhaise event bra students ma jodi creativity aro problem solving koribole monothai dise officials de state mission director samagra shiksha Jamithang Lotha logote district aro block education offices bra state alak alak PM Shri schools kanti visit kurise taikan bra students logote batchit kurise aro Viksit Bharat karne mofisal di motop dibole anurodh kurise আকাশবাণী কোহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলচ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰ স্কৰ কোহিমা দি ফলো কৰিবি। আপুনি খান বা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা ভি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। নাগালেণ্ড পৰা আজি কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰটো ৰাষ্ট্ৰীয় কৃষি বিকাশ য়োজনা লগা ছইল হেল্থ এণ্ড ফেটেলিটি কম্পনেণ্ট নিচিডি কোহিমাদি ৰাখিবলৈ পাইছে। একতা ইভেণ্ট ৰাখি কিনে চেণ্টাৰটো এডভাইজাৰ ফৰ ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন এমকং এল এম চেন পৰা কমিছন কৰি দিছে। এইটো চেণ্ট্ৰেলাইজ ডিজিটেল হাব পৰা ডেটা চলাই কিনে ফেচলা বনাবলৈ, ৰিয়েল টাইম মনিটৰিং জাননী দিবলৈ আৰু আলগ আলগ কাম খান ভালপৰা ইমপ্লিমেণ্ট কৰিবলৈ তাকত দিবলৈ আছে। চেণ্টাৰ দি একটা ডেডিকেটেড ছাৰ্ভাৰ চিষ্টেমটো চেণ্ট্ৰেলাইজ ডেটা ষ্টৰেজ আৰু মেনেজমেণ্ট কাৰণে ৰাখি কিনে ইণ্টিগ্ৰেটেড জি আই এছ ছফ্টৱেৰ, ভিডিঅ' কনফাৰেন্সিং আৰু কমিউনিকেশ্যন ফেচিলিটিজ পৰা চব ষ্টেক হোল্ডাৰ্ছ মাজেদি মিল মিলা পঠাই দিবলৈ আছে। ইভেণ্ট সময়দি এডভাইজাৰ বা বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন ইউনিটটো ৰোটমি আৰু চি এইচ এং দি খোলাই দিছে। কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ পীয়ুষ গোৱেল পৰা আজি কৈছে পি এম গাদি শক্তিৰ পৰা মাইক্ৰ' প্লেনিং আৰু মাইক্ৰ' ইমপ্লিমেণ্টেশ্যন মাজেদি জোৰাই দি আছে। পি এম গাদি শক্তি নেশ্যনেল মাষ্টাৰ প্লেন লগা ফৰ্থ এনিভাৰ্চাৰী নাই দিল্লীতে কথা কৰি মিনিষ্টাৰ পৰা কৈছে কি ইনিচিয়েটিভ পৰা চৰকাৰ আৰু গভৰ্ণেন্স লগা চব ছেক্টৰ দি পঢ়াই যায় আছে। তাৰ পৰা কৈছে কি পি এম গাদি শক্তিৰ পৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা প্লেনিং আৰু এৰিয়া বেছড উন্নতি লগা স্বপ্ন দেখাই আছে।
The long-term economic growth imperatives of the nation, all of them should be thought through in a very comprehensive manner. And therefore, the Honorable Prime Minister, when he launched PM Gati Shakti, had said that with the resolve of Atmanirbhar Bharat, the foundation for the next 25 years is being laid.
ইভেণ্ট সময়তে মিনিষ্টাৰ বা পি এম গাদি শক্তি নিচিটি দুচৰা ইনিচিয়েটিভ দি পি এম গাদি শক্তি পাব্লিক প্লেটফৰ্ম, পি এম গাদি শক্তি অফশ্বৰ, একটা এন এম পি ডেশবৰ্ড আৰু লিপছ 2025 মিলাই কিনে খোলাই দিছে। নাগালেণ্ড ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এন এছ ডি এম এ পৰা এইটো লগা অফিচিয়েল ৱেডাৰ মনিটৰিং পৰ্টেলটো আজি লাগু কৰি কিনে ইণ্টাৰনেশ্যনেল ডে অফ ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যনটো মনাইছে। পৰ্টেল এন এছ ডি এম ই ৱেডাৰ ডট কম ইটোৰ পৰা হাওপানী লগা তাজা খবৰ দিবলৈ, ৱাৰ্নিং এলাৰ্টছ জলটি দিবলৈ আৰু মৌচম লগা জানকাৰী দি কিনে ডিজাষ্টাৰ তৈয়াৰ নিমিত্তে মুতব দিবলৈ আৰু চব দৰকাৰ ছেক্টৰছ দি এগ্ৰিকালচাৰ, আৰ্বান প্লেনিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ মিলাই কিনে খাতৰা কম কৰি দিবলৈ আছে। এইটোৰ পৰা ঠিক হিচাপ লোকেশ্যন লগা জানকাৰীটো চৰকাৰ এজেঞ্চিছ, ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ আৰু জনতা খান লগতে দিবলৈ আছে। পৰ্টেলটো এডিশ্যনেল ছেক্ৰেটাৰী এন এছ ডি এম ই চেণ্টিয়াঙৰ আয়াৰ পৰা লাখো কৰি দিছে। কোহিমা ডেপুটি কমিশনাৰ ডি চি বি হেনক পশ্চিম পৰা লৈ কিনে জেটচমা বাইপাছ ৰাস্তাটো চাবলৈ আজি যাইছে। অলপ আগৰ সময়তে লিজোচা আৰু কিজানতে মাটি কিৰি কিনে নেশ্যনেল হাইৱে 29 লগা কিছুমান জেগাখন নষ্ট কৰি দি কিনে বাইপাছটো দুচৰফালে সবচে দৰকাৰ ৰাস্তা হৈ যাইছে। ডি চিৰ লগতে অফিচিয়েলছ খান পি ডাব্লিউ ডি আৰ এন বি, ট্ৰাফিক পুলিচ, এন এছ ডি এম এ আৰু ৰিপ্ৰেজেণ্টেটিভ খান জেটচমা ভিলেজ কাউঞ্চিল আৰু জেটচমা ইউথ অৰ্গেনাইজেশ্যন খান যাইছে। তাৰ পৰা চব ষ্টেক হোল্ডাৰ্ছ লগতে মিল মিলাপ দিয়াৰ কাৰণে ধন্যবাদ ডি চি আৰু জৰুৰী হিচাপ প্ৰিপেয়াৰ কৰে বুলি কৈছে। শ্ৰী পুচাম্বৰা কৈছে কি ৰাস্তাটো কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ পৰা কোৱালিটি লগা সবচে উচ্চা ষ্টেণ্ডাৰ্ড লগতে বনাই দিবলৈ আছে। তাৰ পৰা কৈছে কি এইটোতো ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা ফাণ্ড কৰি কিনে মাটি কম্পেনচেশ্যন কাৰণে কোনো প্ৰভিজন নাই। এডিশ্যনেল এছ পি ট্ৰাফিক পজত কাটছৰ পৰা এনফৰ্চমেণ্ট গেপছ দি বাধাই দিছে আৰু ট্ৰাফিক দি কাৰা পৰা চাই ৰাখিবলৈ বিশ্বাস জনাইছে। একে সময় মদব জাৰি ৰাখিবলৈ বিশ্বাস জনাই কিনে ভিলেজ কাউঞ্চিল আৰু ইউথ অৰ্গেনাইজেশ্যন বা ৰাস্তা কোৱালিটি ভাল হ'বলৈ ডিপাৰ্টমেণ্ট পৰা সেই কামটো কৰিবলৈ অনুৰোধ কৰিছে। খবৰ শেষ হেডলাইনছ দুবাৰ জনাই আছে। এডভাইজাৰ এম চেন বৰা ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে ফাণ্ডিং আৰু পলিচি ইছ্যুছ ওপৰত চিন্তা ভাৱনা জনাইছে। ইণ্ডিয়া এলেকাৰ সবচে ডাঙৰ স্কুল হেকাথন বিকশিত ভাৰত বিল্ডাথন 2025টো শুৰু কৰিছে। নাগালেণ্ড ষ্টুডেণ্টছ পৰা ভি চামিল কৰিছে। নাগালেণ্ড বা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰটো ছইল হেল্থ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ কাৰণে পাইছে আৰু এন এছ ডি এম এ পৰা ৱেডাৰ পৰ্টেল লাভ কৰি কিনে ডিজাষ্টাৰ কাৰণে তৈয়াৰ কৰি তাকত কৰি দিবলৈ আছে। ইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেছ কৰি আছে।